নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। অসম চৰকাৰে ৰাজ্যখনৰ চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকললৈ উন্নতমানৰ স্বাস্থ্যসেৱা, বিশেষকৈ বিনামূলীয়া ঔষধৰ সুবিধা আগবঢ়োৱাৰ বাবে স্বাস্থ্য বিভাগলৈ 190 কোটি টকা মঞ্জুৰ কৰে। জনতা ভৱনত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ এখন বৈঠকৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ লগতে জনায় যে মন্ত্ৰীসভাৰ আজিৰ বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে যোৱা 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত 2% মৰগীয়া বানচ মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ লগতে কয় যে সময়ৰ লগে লগে দুৰ্বল হৈ অহা ৰাজ্যৰ মথাউৰিসমূহৰ সুৰক্ষাৰ বাবে একোটা যুৱ বাহিনী গঠন কৰা হ'ব। জলসম্পদ বিভাগৰ স্থানীয় অভিযন্তাগৰাকীৰ নিৰীক্ষণৰ অধীনত 10-15 জনকৈ যুৱকক লৈ গঠন কৰিবলগীয়া এই যুৱ বাহিনীসমূহক মথাউৰিবোৰৰ প্ৰতি 8-12 কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশসমূহৰ সুৰক্ষাৰ দায়িত্ব প্ৰদান কৰাৰ বাবে মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। মথাউৰি কমিটি হিচাপে নামাকৰণ কৰিবলগীয়া এই যুৱ বাহিনীসমূহে এপ্ৰিল মাহৰ শেষৰ পৰা অক্টোবৰলৈ মথাউৰিসমূহৰ ওপৰত চকু ৰাখিব আৰু তেওঁলোকক মথাউৰি নিৰীক্ষণ তথা প্ৰয়োজনীয় তাৎক্ষণিক মেৰামতিৰ বাবে সকলো ধৰণৰ সা সঁজুলি যোগান ধৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰীসভাৰ আজিৰ বৈঠকত জাগীৰোডত 142 কোটি টকা ব্যয় সাপেক্ষে কৰ্মৰত মহিলাৰ আৱাস এটা নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকলক নিৰ্বাচনী কাম কাজত ব্যস্ত থকাৰ উপৰি 20 মে পৰ্যন্ত নিৰ্বাচনী প্ৰক্ৰিয়া চলিবলগীয়া বিষয়টো বিবেচনা কৰি বিদ্যালয় শিক্ষা পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰথম বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। কোনো শিক্ষানুষ্ঠান বা শিক্ষাৰ্থীয়ে পৰীক্ষা অনুষ্ঠিত নোহোৱা বিষয়কেইটাৰ দক্ষতা পৰীক্ষা কৰিব বিচাৰিলে সংশ্লিষ্ট মহাবিদ্যালয়ৰ পৰা অধ্যয়ন আৰু অনুশীলনৰ বাবে প্ৰশ্নকাকত সংগ্ৰহ কৰিব পাৰিব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। অৱশ্যে প্ৰশ্নকাকতৰ টোপোলা খোলাৰ বাবে যিসমূহ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে তদন্ত চলি আছে তেনে শিক্ষানুষ্ঠানে সংশ্লিষ্ট মহাবিদ্যালয়ৰ পৰা দক্ষতা পৰীক্ষাৰ বাবে প্ৰশ্নকাকত আনিব নোৱাৰিব। পৰিষদে লগতে ছাত্ৰ ছাত্ৰীসকলৰ একাদশ শ্ৰেণীৰ মাৰ্কশ্বীটসমূহ বিদ্যালয় শিক্ষা পৰিষদৰ সংমণ্ডল 2ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ শিক্ষানুষ্ঠানসমূহক কৰ্তৃত্ব প্ৰদান কৰিছে। নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি গোট পৰীক্ষা, ছমহীয়া পৰীক্ষা বা হৈ যোৱা প্ৰথম বৰ্ষৰ পৰীক্ষাকেইটাত লাভ কৰা গড় নম্বৰৰ ভিত্তিত বাকী থকা বিষয়কেইটাত ছাত্ৰ ছাত্ৰীসকলক নম্বৰ প্ৰদান কৰিব লাগিব। অহা 15 জুনৰ ভিতৰত নম্বৰ প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নিৰ্দেশ জাৰি কৰিছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসনত অধিষ্ঠিত বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে নিশ্চিত সংখ্যাগৰিষ্ঠতা লাভৰ দিশে অগ্ৰসৰ হৈছে। কামৰূপ জিলাৰ 14টা পৰিষদীয় সমষ্টিৰ 10টাত ৰাভা যৌথ সংগ্ৰাম সমিতি, 3টা সমষ্টিত বিজেপি আৰু 1টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত হৈছে। বকো সমষ্টিত এন ডি এৰ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভা, জোঙাখলি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অৰ্জুন ছেত্ৰী, উত্তৰ বনগাঁৱত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভা, জাৰিহাট সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভা, পান্তানত এন ডি এৰ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভা, গোবৰ্ধনত এন ডি এৰ যৌথ মঞ্চৰ প্ৰাৰ্থী জ্যোতিষ চন্দ্ৰ ৰাভা, ৰাণী সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী পুষ্পাঞ্জলি কুমাৰী বড়ো, দক্ষিণ বনগাঁও সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী মিনতী ৰাভা, চানডুবিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী নৃপেন চন্দ্ৰ ৰাভা আৰু কুলচি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰশ্মিমালা ৰাভা, শিলপুটা সমষ্টিত বিজেপি প্ৰাৰ্থী কমলেশ্বৰ ৰাভা, বামুণিকা সমষ্টিত বিজেপি প্ৰাৰ্থী অজিত ৰাভা, বন্দাপাৰা সমষ্টিত বিজেপি প্ৰাৰ্থী মেঘালী ৰাভা আৰু লুকি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰেলিনা জে মাৰাক তৃতীয় তথা অন্তিম পৰ্যায়ত ভোটগণনাৰ অন্তত নিকটতম প্ৰাৰ্থীতকৈ নিৰ্ণায়ক ভোটত আগবাঢ়ি থকা হেতুকে তেওঁলোকৰ বিজয় সুনিশ্চিত হৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে এই ফলাফল ঘোষণা কৰিবলৈ এতিয়াও বাকী আছে বুলি আমাৰ কামৰূপৰ সংবাদদাতাই জনাইছে। অসম সাহিত্য সভাই প্ৰতিবছৰে পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে পালন কৰি আহিছে। সেই অনুসৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সমূহ জিলা আৰু শাখা সাহিত্য সভালৈ আজি পত্ৰ প্ৰেৰণ কৰি পহিলা বহাগৰ দিনটো 65 বছৰৰ ঊৰ্ধৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত ব্যক্তিসকলৰ ঘৰলৈ গৈ বিহুৰ শুভেচ্ছা আৰু সন্মান জনাবলৈ আহ্বান জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।